এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আজি ভোগালী বিহুৰ উৰুকাৰ সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি সম্পূৰ্ণ, 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা 1517গৰাকী ছাত্ৰ ছাত্ৰীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৃত্তিৰ ধন প্ৰদান, এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ প্ৰতিনিধিৰ সৈতে বৈঠক, প্ৰাক্তন আই পি এছ বিষয়া দেৱৰাজ উপাধ্যায়ৰ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে শপত গ্ৰহণ আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ। আজি ভোগালী বিহুৰ উৰুকা উপলক্ষে ৰাজ্যবাসীয়ে সমূহীয়া ভোজ ভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। গ্ৰামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি আজি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাজ খোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক দুঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কৰ্তৃপক্ষই অনুমতি দিয়ে। মাজুলীৰ বিভিন্ন অঞ্চলত আজি ৰাইজে সমূহীয়াভাৱে মাছ ধৰি আনন্দ উপভোগ কৰে। কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি ভোগালীৰ উৰুকাৰ বাবে মাছ বিক্ৰেতা আৰু ক্ৰেতাসকলে ভিৰ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। মাঘ বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক শুভেচ্ছা জনাইছে। উৰুকাৰ নিশা যাতে ৰাজ্যখনত সুৰাপাই চালকৰ দ্বাৰা কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পৰিবহণ বিভাগে আজি আবেলিৰ পৰা বিভিন্ন স্থানত তালাচীৰো ব্যৱস্থা কৰিছে। শিৱসাগৰ জিলাত আজি পুৱাৰে পৰা ৰাইজে উৰুকাৰ নিশা ভোজৰ বাবে খাদ্য সম্ভাৰ ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰে। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা জেৰেঙা পথাৰৰ বিলসমূহৰ লগতে ভটিয়াপাৰৰ মৎস্য উৎপাদন কেন্দ্ৰসমূহত আজি পুৱাৰে পৰা ভিৰ হোৱা দেখা যায়। শিৱসাগৰ নগৰৰ পদপথত বাস কৰা লোকসকলক আজি আহোম সেনা নামৰ সংগঠনটোৱে উৰুকাৰ বাবে আহাৰৰ যোগান ধৰে। দুকুৰিৰো অধিক লোকক সংগঠনটোৱে এই আহাৰৰ যোগান ধৰে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত 4খন গাঁৱৰ ৰাইজে মিলি আজি উৰুকাৰ ভোজ ভাতৰ আয়োজন কৰিছে। আহক আমি এই অঞ্চলৰ বিহুৰ প্ৰস্তুতি সন্দৰ্ভত জানিবলৈ পোনে পোনে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য শইকীয়াৰ সৈতে সংযুক্ত হওঁ। হিৰণ্য,
মই বৰ্তমানে উপস্থিত আছো মেৰাপানী সীমান্তৰ 4খনকৈ গাঁৱৰ ৰাইজে একত্ৰিত হৈ এই উৰুকাৰ নিশা এসাঁজ হাঁহে মাহে খোৱাৰ আয়োজন কৰিছে। মাধৱপুৰ, পঞ্চৱৰ্তী, গণকপুখুৰী আৰু নাৰায়ণপুৰ এই 4খন গাঁৱৰ ৰাইজে প্ৰায় 300 ঘৰ লোকে একেলগে আচলতে এসাঁজ খোৱাৰ বাবে এনেদৰে আয়োজন কৰিছে আৰু সমগ্ৰ পৰিৱেশ ইতিমধ্যে এক উৰুকাৰ নিশাৰ যি উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। সমগ্ৰ পৰিৱেশটো যি আচলতে পৰম্পৰাগতভাৱে যি মাঘ বিহুৰ ঐতিহ্য এই উৰুকাৰ নিশাত এসাঁজ লগে ভাগে খোৱাৰ আয়োজন চলিছে আৰু বিশেষ উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আবাল বৃদ্ধ বনিতা শিশু সকলো ওলাই আহিছে আৰু একেলগে জুই উমত তেওঁলোকে এসাঁজ খোৱাৰ বাবে আয়োজন চলাইছে আৰু এই মুহূৰ্তত আচলতে আমাৰ মাজত এগৰাকী ককাইদেউ উপস্থিত আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ আয়োজন চলিছে আপোনালোকৰ।
হয়, মই প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু ভোগালী বিহু উলগ জনাইছোঁ, লগতে সমগ্ৰ অসমবাসীক মই ভোগালী বিহু উলগ জনাইছোঁ। আমাৰ মেৰাপানী অসম নাগালেণ্ড সীমান্ত মেৰাপানীৰ পৰা আমি আমাৰ এই মেৰাপানী অঞ্চলত 5খন গাঁও একত্ৰিত হৈ আমি ভোগালী উদযাপন কৰিবলৈ হৈছোঁ। আমাৰ বাপুতি হাঁহন যি ভোগালী বিহু, সেই ভোগালী বিহুক আমি আমাৰ কি শস্য চপোৱাৰ পাছত কি উলহ মালহেৰে আমাৰ 4খন গাঁৱৰ আবাল বৃদ্ধ বালক বনিতা সকলো ওলাই আহিছে। ওলাই আহি আপোনালোকে দেখিছে যে তেওঁলোকে কিছুৱে জুই পুৱাইছে, কোনোৱে মাংস পুৰাত লাগিছে বা এনেকৈ ধৰণে অতি আনন্দৰ উল্লাসৰ মাজে ঢোল খোল লৈ আমাৰ ভোগালী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমি ভাবিছোঁ এই ভোগালী বিহু এই উদযাপনেৰে এই অঞ্চলটোৰ লগতে আমাৰ সমগ্ৰ অসমৰ কাৰণে শান্তি সম্প্ৰীতি কঢ়িয়াই আনক। আমি এনেদৰে কামনা কৰি সকলো ৰাইজৰ অসমবাসী আমি শুভ কামনা কৰিছোঁ।
মেৰাপানী সীমান্তৰ বিহুৰ প্ৰস্তুতি সম্পৰ্কত আপুনি আমাক জনালে, আপোনাক ধন্যবাদ হিৰণ্য। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধুবুৰী জিলাতো ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ বাবে ৰাইজ সাজু হৈছে। জিলাখনৰ গ্ৰামাঞ্চলৰ জীয়ৰী বোৱাৰীসকল পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ থকাৰ লগতে ঢেঁকীৰ শব্দই চৌদিশ ৰজন জনাই থকা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আজি উৰুকা উপলক্ষে জিলাখনৰ গোলকগঞ্জ, গৌৰীপুৰ, বিলাচীপাৰাকে ধৰি বিভিন্ন অঞ্চলৰ মাছৰ বজাৰত অগণন ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। কাইলৈ জিলাখনৰ জনসাধাৰণে বিহু উপলক্ষে পুৱাতে মেজি জ্বলাই পৰম্পৰাগত ৰীতি নীতিৰে অগ্নিসেৱা কৰাৰ বাবে সাজু হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ দণ্ডাধীশে আজি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰৰ 17 ডিচেম্বৰত এখন লেখ আবেদনৰ জৰিয়তে প্ৰদান কৰা চূড়ান্ত ৰায় অনুসৰি ৰাজ্য চৰকাৰে 2023 চনৰ 27 ডিচেম্বৰত মহ আৰু বুলবুলি চৰাইৰ যুঁজৰ অনুমতি প্ৰদান কৰি জাৰি কৰা অধিসূচনা বন্যপ্ৰাণী বন্যপ্রাণী সুরক্ষা আইন 1972 আৰু আন বন্যপ্রাণী সুরক্ষা আইনৰ সম্পূৰ্ণ উলংঘন বুলি প্ৰকাশ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুৰ সময়ছোৱাত এই আইন উলংঘা হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মালিগাঁৱৰ বৰিপাৰাৰ তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ আৰু ডিষ্টিংচন লাভ কৰা মুঠ 1517 ছাত্ৰ ছাত্ৰীক বৃত্তিৰ ধন প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃ আৰু অভিভাৱকসকলক অভিনন্দন জনায়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ লগতে একবিংশ শতিকাৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ নিজকে প্ৰস্তুত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়।
ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাম যে আপোনালোকৰ বাবে উপযুক্ত সময় এতিয়াৰ পৰাই ইণ্ডাষ্ট্ৰী 4.0 অৰ্থাৎ চতুৰ্থ উদ্যোগ বিপ্লৱ, যি বিজ্ঞানৰ ওপৰত হ'ব, প্ৰযুক্তিৰ ওপৰত হ'ব, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত হ'ব, মেচিন লাৰ্ণিঙৰ ওপৰত হ'ব, যি বিপ্লৱ কোৱাণ্টাম ফিজিক্সৰ ওপৰত হ'ব, যি বিপ্লৱ AR VRৰ ওপৰত হ'ব, অগমেণ্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটিৰ ওপৰত হ'ব, আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰাই এই কথাবিলাক অলপ অলপ বুজিবৰ বাবে আমি চেষ্টা আৰম্ভ কৰিব লাগে, কাৰণ আমাৰ সমাজখন দ্ৰুত গতিত আগবাঢ়ি গৈ থাকিব।
মুখ্যমন্ত্ৰী ইয়াৰ পূৰ্বে কালি চানচাৰীত আয়োজিত এটা অনুষ্ঠানত শুৱালকুছি আৰু বেজেৰাৰ ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰে। অহা মাহত ৰাজ্যত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত আজি মন্ত্ৰী কেশৱ মহন্তই মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে 4খন বৈঠকত মিলিত হয়। প্ৰথমখন বৈঠকত মালয়েছিয়াৰ তৈল খেজুৰ উৎপাদন খণ্ডৰ বিনিয়োগকাৰীসকল আৰু দ্বিতীয়খন বৈঠকত দেশখনৰ আটাইকেইটা বাণিজ্য আৰু উদ্যোগ সংগঠনৰ মুৰববীসকল উপস্থিত থাকে। শ্ৰীমহন্তই তৃতীয়খন বৈঠকত মালয়েছিয়াৰ পৰ্যটন খণ্ডৰ প্ৰতিনিধি আৰু চতুৰ্থখনত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংগঠনৰ নেতৃবৰ্গৰ সৈতে অসমত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমহন্তই এই প্ৰতিনিধিসকলক বিনিয়োগক উদগনি যোগোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। প্ৰতিনিধিসকলে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। 4খন বৈঠকত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, মালয়েছিয়াত ভাৰতীয় দূতাবাসৰ বাণিজ্য সচিব ডঃ অৰবিন্দকে ধৰি শীৰ্ষ বিষয়াসকল অংশগ্ৰহণ কৰে। ডিমা হাছাও জিলাৰ উমৰাংচুৰ 3 কিলোৰ কয়লাখনিত উদ্ধাৰ অভিযান আজিও অব্যাহত আছে। উদ্ধাৰকাৰী দলসমূহে ঘটনাস্থলীৰ পৰা নতুনকৈ কোনো মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। আমাৰ ডিমা হাছাওৰ সংবাদদাতাই জনোৱা মতে, বিশাখাপট্টনমৰ পৰা অহা নৌবাহিনীৰ উদ্ধাৰকাৰী দলটো আজি উদ্ধাৰ অভিযান সামৰি তেওঁলোকৰ ঘাটিলৈ উভতি গৈছে। কোল ইণ্ডিয়া লিমিটেডেও নাগপুৰৰ পৰা অনা অত্যাধুনিক পাম্প ঘটনাস্থলীৰ পৰা আঁতৰাই নিছে। ইয়াৰ বিপৰীতে 10টাৰো অধিক স্থানীয় পাম্পৰ সহায়ত খনিৰ পৰা পানী নিষ্কাষণ কৰি থকা হৈছে। উল্লেখযোগ্য যে 3 কিলোৰ কয়লাখনি যোৱা সোমবাৰে পানী সোমোৱাৰ ফলত আবদ্ধ হৈ পৰা 9জন শ্ৰমিকৰ ভিতৰত 4জন শ্ৰমিকৰ মৃতদেহে উদ্ধাৰ কৰিব পৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। শ্ৰীসোণোৱালে এই ভৱনৰ কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিয়াৰ বাবে বিষয়াসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে কাজিৰঙাত শেহতীয়াকৈ অনুষ্ঠিত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয়খন বৈঠকত ঘোষণা কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণৰ কথাও অন্তৰ্ভুক্ত আছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা আন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সময়ছোৱাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰই সংগ দিয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ অভিসন্ধি কৰা এজন চোৰাং চিকাৰীক যোৱা নিশা দৰং জিলাৰ শ্যামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে বগৰীবাৰী গাঁৱত চোৰাং চিকাৰত ব্যৱহাৰৰ বাবে মাটিত পুতি থোৱা অৱস্থাৰ পৰা ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। অস্ত্ৰ শস্ত্ৰসমূহৰ ভিতৰত এটা 303 ৰাইফল, 11 গুলী আৰু 2 হাতে সজা ৰাইফল আছে। ধৃত লোকজন মুদিন মোল্লা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া দেৱৰাজ উপাধ্যায়ে আজি অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। একেটা অনুষ্ঠানতে আই এ এছ বিষয়া ভাস্কৰ ফুকন আৰু এ চি এছ মৃগেশ নাৰায়ণ বৰুৱাই অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে শপত লয়। অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ সদস্য তথা নিৰ্বাচন বিভাগৰ মুখ্য সচিব অনুৰাগ গোৱেল, ৰাজ্য চৰকাৰৰ সচিব এম এছ মণিৱন্ননকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছিল। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি শুভাৰম্ভ হোৱা মহাকুম্ভ মেলাত অসমৰ মাজুলীৰ লগতে উত্তৰ পূবৰ কেইবাগৰাকীও পুৰোহিত আৰু সত্ৰাধিকাৰে অংশগ্ৰহণ কৰিব। মাজুলীৰ আউনীআটী, দক্ষিণপাট আৰু উত্তৰ কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰো এই মেলাত উপস্থিত থাকিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সত্ৰাধিকাৰসকলক মেলালৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক বিশেষ অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলি প্ৰকাশ কৰিছে। মাজুলীৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱৰ দলে মেলাৰ অংশ হিচাপে সত্ৰীয়া সংস্কৃতিও প্ৰদৰ্শন কৰিব। তদুপৰি অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নামঘৰকো এই মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব। এই সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ বৈষ্ণৱ অনন্ত কলিতাই এইদৰে কয়।
41 বৈষ্ণৱ সহিতে আমাৰ আউনীআটী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ স্বনামধন্য ডক্টৰ শ্ৰী শ্ৰী প্ৰীতাম্বদেৱ গোস্বামী প্ৰভুৰ নেতৃত্বত মহাকুম্ভলৈ যাবৰ কাৰণে সাজু হৈছে আৰু আমাৰ সেই কুম্ভ মেলাত আমাৰ আউনীআটী সত্ৰৰ যিখিনি কৃষ্টি সংস্কৃতি আছে সেইখিনি প্ৰদৰ্শন কৰিব। আউনীআটী সত্ৰৰ ফালৰ পৰা আমাৰ মহাপুৰুষ শংকৰদেৱৰ যিখন কালজয়ী না ৰাম বিজয় ভাওনাটা প্ৰদৰ্শিত হ'ব আৰু লগতে আমাৰ আউনীআটী সত্ৰৰ পৰম্পৰাগতভাৱে যি আমাৰ হিয়ানাম প্ৰদৰ্শন কৰা হয় সেই হিয়ানাম প্ৰদৰ্শিত হ'ব আৰু লগতে আউনীআটী সত্ৰৰ এক বিশেষত্ব আছে অপ্সৰা নৃত্য। সেই অপ্সৰা তাত প্ৰদৰ্শন হ'ব। অপ্সৰা নৃত্যটো তাত এখন ডাঙৰ ঋষি সন্মিলন হ'ব, সেই ঋষি সন্মিলনত প্ৰদৰ্শন কৰিব আৰু লগতে আমাৰ তাত যি মহাকুম্ভ মেলাত মানে গোটেই সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে তাত ধুনীয়াকৈ হয়। আমাৰ গুৰুজনাই যি নামঘৰ প্ৰতিষ্ঠা কৰিছিলে সেই নামঘৰ আৰ্হিত তাত নামঘৰ ইতিমধ্যে নিৰ্মাণ চলি আছে আৰু তাত সেই আমাৰ নামঘৰ চলি যিটো পৰম্পৰা সত্ৰৰ যি হাতী সেই হাতীৰ পৰম্পৰাতে তাক ৰখোৱাৰ ব্যৱস্থা কৰিব। আমি সৌভাগ্যৱান আমাৰ বৰ্তমান স্বনামধন্য সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী প্ৰীতাম্বদেৱ গোস্বামী প্ৰভুৰ নেতৃত্বত আৰু তেখেতৰ কৃপাৰ ফলত আমাৰ সত্ৰৰ বৈষ্ণৱসকলক সেই তাই স্থলীলৈ লৈ যাব আৰু আগতেও তেখেতে আমাৰ বা আমাৰ সত্ৰৰ বৈষ্ণৱসকলে সেই মহাকুম্ভলৈ গৈছিলে কিন্তু এইবাৰ অলপ ব্যতিক্ৰম হ'ব।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰমূল্য আৰু সাংস্কৃতিক বৈচিত্ৰক উদযাপন কৰাসকলৰ বাবে এই মেলাৰ শুভাৰম্ভৰ দিনটো বিশেষ দিন বুলি অভিহিত কৰে। তেওঁ কয় যে মহাকুম্ভ মেলাই দেশৰ প্ৰাচীন আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে বিশ্বাস আৰু সম্প্ৰীতিৰ ধাৰাবাহিকতাকো উদযাপন কৰে। তেওঁ সকলো পৰ্যটক আৰু তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি ভাৰতীয় আধ্যাত্মিক ঐতিহ্য বহনকাৰী এই বৃহৎ উৎসৱে ভক্তসকলৰ জীৱনত নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সহযোগত এই উদ্বোধনী সংস্কৰণত 20 পুৰুষ দল আৰু 19 মহিলা দলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় খো খো সংস্থাই এই প্ৰতিযোগিতাৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথকে পৃথকে 15-জনীয়া দল ঘোষণা কৰিছে। প্ৰতীক ৱাইকাই নেতৃত্ব দিবলগীয়া ভাৰতীয় পুৰুষ দলটো নেপাল, পেৰু, ব্ৰাজিল আৰু ভূটানৰ সৈতে গ্ৰুপ এত আছে। প্ৰিয়ংকা ইংলেৰ নেতৃত্বৰ মহিলা দলটো ইৰাণ, মালয়েছিয়া আৰু কোৰিয়াৰ সৈতে গ্ৰুপ এত আছে। খো খো বিশ্বকাপৰ চূড়ান্ত খেলখন অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব। আজি নিশা 5:30 বজাত ভাৰতৰ পুৰুষৰ দলটোৱে নেপালৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। তিনিচুকীয়া জিলাৰ ফিলৌবাৰীৰ ৰহবাৰীৰ পৰ্যটন মেলাত যোৱা নিশা সংগীতানুষ্ঠানৰ সময়ত অসুস্থ হৈ পৰা কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰীসোণোৱালে এটা শোকবাৰ্তাত কয় যে সামাজিকভাৱে দায়বদ্ধ প্ৰতিভাৱান শিল্পী ৰাজীৱ শদিয়াৰ গীত মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল আৰু তেওঁৰ মৃত্যু অসমীয়া সমাজ সংস্কৃতিৰ বাবে এটা অপূৰণীয় ক্ষতি। কণ্ঠশিল্পী তৰালী শৰ্মা, বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, বিধায়ক বলিন চেতিয়াকে ধৰি বিভিন্নজনে শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আজি ভোগালী বিহুৰ উৰুকাৰ সমূহীয়া ভোজভাতৰ প্ৰস্তুতি সম্পূৰ্ণ। 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা 1517 গৰাকী ছাত্ৰ ছাত্ৰীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃত্তি ধন প্ৰদান। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ প্ৰতিনিধিৰ সৈতে বৈঠক। প্ৰাক্তন আই পি এছ বিষয়া দেৱৰাজ উপাধ্যায়ৰ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে শপত গ্ৰহণ আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।